নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। আইন মাথো নীতি নিয়মৰ সমষ্টি নহয়, বৰং ই হৈছে ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ মাজৰ সেতুস্বৰূপ। গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ পূব মণ্ডল আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে স্বাধীনতা লাভৰ পাছৰে পৰা ন্যায়পালিকাই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ শক্তিশালী প্ৰতিষ্ঠান হিচাপে কাম কৰি আহিছে। অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কনিষ্টবল পদত থকা স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ পাছত আজি 5614 পদৰ ফলাফল ঘোষণা কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ আনুষ্ঠানিক ৱেবছাইট slprbassam.in আপলোড কৰা হৈছে। ইপিনে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডে কালি 7650 তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। ফলাফলত উত্তীৰ্ণ প্ৰাৰ্থীসকলে 50 বিভাগত নিযুক্তি লাভ কৰিব। ইয়াৰ ভিতৰত কৃষি বিভাগৰ সৰ্বাধিক 1850, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 873 আৰু বিদ্যালয় শিক্ষা বিভাগত 581 পদ খালী আছে। তৃতীয় বৰ্গৰ পদৰ ফলাফলৰ লগতে অসম আৰক্ষীৰ 625 পদৰ ফলাফলো কালি ঘোষণা কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত কালিৰে পৰা তিনিদিনীয়াকৈ 10ম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন 2025 অনুষ্ঠিত হৈছে। কালি সন্ধিয়া অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই বন্তি প্ৰজ্বলনেৰে এই অভিৱৰ্তন মুকলি কৰি কয়,
It was an honor to participate in the Research and Industrial Conclave 2025 organized at IIT Guwahati. I think this brings in collaboration between industries and academia to ensure that technological developments take place. And as we strive towards achieving Atmanirbharta or self-reliance as a nation. So it was an honor to speak to the bright minds of IIT Guwahati and motivating them to contribute towards nation building. By developing the critical technologies which we as a nation, as also the armed forces need.
উদ্বোধনী অনুষ্ঠানত IIT গুৱাহাটীৰ মেকানিকেল বিভাগৰ অধ্যাপক ডঃ কৰুণা কলিতাই আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত অভিৱৰ্তনত অংশগ্ৰহণ কৰা 1000 গৱেষকৰ পত্ৰ আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ তথ্য সম্বলিত পুস্তিকাও উন্মোচন কৰা হয়। এই অভিৱৰ্তনত দেশৰ বিভিন্ন প্ৰান্তৰ 30খনৰো অধিক বিশ্ববিদ্যালয়ৰ প্ৰায় 400 গৱেষকে গৱেষণা পত্ৰ পাঠ কৰিব আৰু গৱেষণা প্ৰদৰ্শন কৰিব। এইবেলি অভিৱৰ্তনত স্বাস্থ্য, শিক্ষা, সুৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ বিষয়ে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে দক্ষিণ শালমৰা মানকাছৰ জিলাতো কাইলৈৰ পৰা তিনিদিনীয়াকৈ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। জিলাখনৰ 322 স্থানত প্ৰায় 80,000 শিশুক পলিঅ' প্ৰতিষেধক দিয়া হ'ব বুলি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই এখন সংবাদমেলযোগে জানিবলৈ দিয়ে। তেওঁ কয় যে কাইলৈ 322 স্থানত 5 তলৰ বয়সৰ শিশুক প্ৰতিষেধক দিয়াৰ পাছত 13 আৰু 14 অক্টোবৰত ঘৰে ঘৰে গৈ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা লোৱা হ'ব। লখিমপুৰ জিলাৰ 862 স্থানত পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। জিলাখনৰ প্ৰায় 1,40,000 শিশুক পলিঅ'ৰ প্ৰতিষেধক দিয়া হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পালন কৰিবলগীয়া পলিঅ' দিৱস উপলক্ষে শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে জীৱন ৰক্ষাকাৰী পলিঅ' প্ৰতিষেধক প্ৰদান নিশ্চিত কৰিবলৈ সকলো পিতৃ মাতৃ আৰু অভিভাৱকক আহ্বান জনাইছে। আকাশবাণীৰ সৈতে সম্পৰ্ক আৰু আকাশবাণীৰ বৰ্তমানৰ অনুষ্ঠানসমূহৰ মান সম্পৰ্কত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আগবঢ়োৱা মতামতেৰে আজি নিশা 8:02 প্ৰচাৰ কৰা হ'ব বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট বিজ্ঞানী আৰু বিজ্ঞান লেখক ডঃ দীনেশ চন্দ্ৰ গোস্বামী, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়া, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন জ্যেষ্ঠ বিষয়া শেৱালী চৌধুৰী, বিশিষ্ট শিল্পী বনছাই বিশেষজ্ঞ লাভু সেনাপতি আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দলীয় শাখাৰ ফাইনেলত আজি ইণ্ডোনেছিয়া চীনৰ মুখামুখি হ'ব। কালি অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ইণ্ডোনেছিয়াই ভাৰতক পৰাস্ত কৰে। আনহাতে দ্বিতীয়খন ছেমি ফাইনেলত চীনে জাপানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।